এয়া আকাশবাণী গুৱাহাটী ওৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ত কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন বগীবিলত ব্ৰহ্মপুত্ৰৰ খনন জৰীপৰ কাম আৰম্ভ ৰাজ্য চৰকাৰৰ শীৰ্ষ প্ৰশাসনীয় পৰ্যায়ত পদৰ ব্যাপক সাল সলনি ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পাছত অসমীয়া ভাষাত প্ৰথমখন গৱেষণা পত্ৰ প্ৰকাশ আৰু সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত বিষনাশক ব্যৱহাৰ নকৰাকৈ ৰোগী আৰোগ্যৰে ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ বিশেষ কৃতিত্ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দিহিং খামটি খেলপথাৰত কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন কৰিব 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্পটো 2026 চনৰ ছেপ্টেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে প্ৰধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ দ্বাৰা এই ৰান্ধনীঘৰৰ পৰা কাষৰ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলক গুণগত মানসম্পন্ন পৰিষ্কাৰ আৰু পুষ্টিকৰ দুপৰীয়াৰ আহাৰ দিয়া হ'ব শিশুৰ পুষ্টিহীনতা নিৰ্মূল কৰাৰ লক্ষ্যৰে স্থাপন কৰিবলগীয়া এই ৰান্ধনীঘৰে নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে ইয়াৰ লগতে ৰন্ধনৰ খাদ্য পৰিকল্পনা বৃদ্ধি কৰি ৰান্ধনীঘৰ প্ৰকল্পটোৱে ৰাইজৰ মাজত খাদ্য যোগান আৰু আহাৰ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিব এই প্ৰকল্পটোত 1700 বৰ্গমিটাৰৰ এটা ৰান্ধনীঘৰৰ লগতে প্ৰশাসক জ্যেষ্ঠ প্ৰবন্ধকৰ আৱাস আৰু প্ৰশিক্ষণ ভৱনৰ দৰে সুবিধা থাকিব বুলি বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা মন্ত্ৰী প্ৰশান্ত ফুকন যোগেন মোহনকে ধৰি কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়কো উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ডিব্ৰুগড়ৰ জেইল ৰোডত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অন্তৰ্গত চিটি হাস্পতালৰ আধাৰশিলা স্থাপন কৰে বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত এছিছ প্ৰকল্পৰ অধীনত 206 কোটি টকা ব্যয় সাপেক্ষে 28,844 বৰ্গ কিলোমিটাৰ এলেকাজুৰি এই হাস্পতালখন নিৰ্মাণ কৰা হ'ব ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰী সচিবালয়ত ধেমাজি জিলাৰ চিচিবৰগাঁও বিধানসভা সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে সমষ্টিটোত ৰূপায়িত হোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায় বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ বিভিন্ন সমস্যাৰ বুজ লয় আৰু সংশ্লিষ্ট বিষয়াসকলক সমস্যাসমূহ দূৰ কৰাৰ বাবে যাৱতীয় নিৰ্দেশ দিয়ে
ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আমি এখন চিটি হস্পিটেল নিৰ্মাণ কৰিব খুজিছো 206 কোটি টকা ব্যয় হ'ব 200খন বিছনা থাকিব আৰু ইয়াত আমি 50টা পেয়িং কেবিনৰো আমি নিৰ্মাণ কৰিম ডিব্ৰুগড়ৰ মহানগৰৰ ৰাইজে ৰাতি 10 বজালৈকে যাতে ইয়াত MRI কৰিব পাৰে চিটি স্কেন কৰিব পাৰে ব্লাড টেষ্ট কৰিব পাৰে এই গোটেই ব্যৱস্থাবিলাক ইয়াত আমি ৰাখিম যাতে ডিব্ৰুগড়ৰ ৰাইজে দিনত অফিচ কাছাৰী কৰি শেষত গধূলি নিজৰ স্বাস্থ্যৰ বুজ ল'ব পাৰে বা নিজৰ স্বাস্থ্যৰ পৰীক্ষাবোৰ কৰিব পাৰে ইয়াৰ উপৰিও অহা মাহত বা তাৰ পিছৰ মাহত 370 কোটি টকাৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ আৱাসিক অঞ্চল এটা নিৰ্মাণৰ কামো আমি হাতত ল'ম ইতিমধ্যে ডিব্ৰুগড়ৰ কেইবাখনো নতুন উৰণ সেতুৰ নিৰ্মাণৰ কামো আৰম্ভ হৈছে আমি অক্টোবৰ ছেপ্টেম্বৰ মাহত ডিব্ৰুগড়ত MLA হোষ্টেল বিধানসভাৰ আধাৰশিলা স্থাপন কৰাৰ বাবেও ভাৰতৰ উপ ৰাষ্ট্ৰপতি মহোদয়ক নিমন্ত্ৰণ কৰিছো মোৰ মনত এটাই সিদ্ধান্ত বা সংকল্প যে আমি ডিব্ৰুগড়ক অকল মহানগৰ ঘোষণা কৰাই নহয় বাস্তৱত যাতে আমি ডিব্ৰুগড়ক মহানগৰ পৰ্যায়লৈ লৈ যাব পাৰোঁ
ব্ৰহ্মপুত্ৰৰ খনন জৰীপৰ কাম ডিব্ৰুগড় জিলাৰ বগীবিলত আৰম্ভ কৰা হৈছে ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ IWAIৰ এটা দলে কালি এই কাম আৰম্ভ কৰে জৰীপকাৰী দলটোৱে নদীখনৰ 300 মিটাৰ দৈৰ্ঘৰ এটা গুৰুত্বপূৰ্ণ অংশ তাৎক্ষণিক খনন জৰীপৰ বাবে চিহ্নিত কৰিছে বগীবিলৰ এই বিশেষ অংশটো নদী পৰিবহণৰ বাবে ক্ৰমান্বয়ে প্ৰত্যাহ্বানজনক হৈ পৰাৰ ফলত ফেৰী সেৱা প্ৰমোটৰী পৰিচালনা আৰু মালবাহী জাহাজৰ চলাচলক লৈ অসুবিধাৰ সৃষ্টি হৈছে IWAIৰ সূত্ৰমতে বৰ্তমানৰ জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰকৃত খনন কাৰ্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে জৰীপে সঠিক গভীৰতালৈ খনন কাৰ্যৰ প্ৰয়োজনীয়তাৰ লগতে আঁতৰাবলগীয়া পলসৰ পৰিমাণো নিৰ্ধাৰণ কৰিব উল্লেখযোগ্য যে 2017 চনত সেই সময়ৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই খনন কাৰ্য জৰীপৰ ঘোষণা কৰিছিল 7 বছৰৰ অন্তত এই প্ৰকল্প পুনৰুজ্জীৱিত কৰা হৈছে ৰাজ্য চৰকাৰে কালি এখন অধিসূচনাযোগে শীৰ্ষ প্ৰশাসনীয় পৰ্যায়ত পদৰ সাল সলনি ঘটাইছে। এই অনুসৰি মুখ্য সচিব ড০ ৰবি কটাক বাণিজ্য উদ্যোগ ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে বদলি কৰা হৈছে। তেওঁ পূৰ্বৰ দৰে দক্ষতা, নিয়োগ, উদ্যমিতা, সাংস্কৃতিক পৰিক্ৰমা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগ তথা চতুৰ্থ বৰ্গৰ ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষৰ দায়িত্বত থাকিব। একেদৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব জে বি একাক উদ্যোগ আৰু বাণিজ্য বিভাগলৈ বদলি কৰা হৈছে। লাচিত বৰফুকন পুলিচ একাডেমীৰ সঞ্চালক দিগন্ত বৰাক গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব পদত নিযুক্তি দিয়া হৈছে। শ্ৰীবৰা পৰ্যটন বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্বতো থাকিব। ৰাজ্য চৰকাৰে আন এটা অধিসূচনাযোগে দৈনিক জনভূমি কাকতৰ প্ৰাক্তন সম্পাদক জ্যেষ্ঠ সাংবাদিক উৎপল বৰুৱাক অসম চৰকাৰৰ ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিছে। বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপকৰ নতুন পদ সৃষ্টিৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অনুদান বিচাৰিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুৰোধ জনাবৰ বাবে বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ড০ সংগীতা শইকীয়াই আহান জনাইছে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছত এই বিষয়ৰ প্ৰথমখন গৱেষণা পত্ৰ প্ৰকাশৰ তত্বাৱধায়ক অধ্যাপক ড০ শইকীয়া আৰু গৱেষিকা ফেঞ্চি চুটিয়াৰ কথোপকথনৰ কালি দৃষ্টিপাত অনুষ্ঠানত ড০ শইকীয়াই এই কথা উল্লেখ কৰে। তেওঁ কয় যে অসম চৰকাৰে যোৱা বছৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ সৈতে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তি অনুসৰি তিনিজন গৱেষণা সহযোগী আৰু এগৰাকী অতিথি অধ্যাপক বিশ্ববিদ্যালয়খনত নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত ড০ শইকীয়াই অসমীয়া ভাষাৰ সমৃদ্ধ ইতিহাস আৰু কামৰূপী লিপিৰ স্বকীয়তাৰ বিষয়ে উল্লেখ কৰে।
আমাৰ যদি অসম চৰকাৰে অকণমান সহযোগিতা কৰে, তেওঁলোকে যদি সহযোগিতা কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ লগত যদি তেওঁলোকে যোগাযোগ কৰে, মই অসমৰ মাননীয় সাংসদসকলকো অনুৰোধ কৰিছো, অসমৰ যিকেইগৰাকী সাংসদে কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে, মই তেওঁলোককো অনুৰোধ জনাইছো, তেওঁলোকে যদি সামান্য সময় উলিয়াই কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ পৰা যদি অনুমোদনটো আমাক অনাই দিব পাৰে, তেনেহলে আমি আমাৰ কাম কাজ পূৰ্ণগতিত আগবঢ়াব পাৰোঁ।
এই অনুষ্ঠানত গৱেষিকা ছাত্ৰী ফেঞ্চি চুটিয়াই অসমীয়া ভাষাত ধ্ৰুপদী উপাদান এক বিশ্লেষণাত্মক অধ্যয়ন শীৰ্ষক বিষয়ত তেওঁৰ গৱেষণাৰ সময়ত প্ৰাচীন কামৰূপৰ ইতিহাস বিস্তৃত ৰূপত অধ্যয়ন কৰিছিল বুলি মন্তব্য কৰে। সংস্কৃত মূলীয় হলেও অসমীয়া ভাষা জনগোষ্ঠীয় বিভিন্ন উপাদানেৰে চহকী বুলিও তেওঁ মন্তব্য কৰে।
মোৰ গৱেষণাৰ বিষয়টো হ'ল অসমীয়া ভাষাত ধ্ৰুপদী উপাদান এক বিশ্লেষণাত্মক অধ্যয়ন। আৰু প্ৰথম কোৰ্চৰ সময়খিনিত আচলতে মই বহু সময় মানে ভাবোঁতেই মোৰ গৈছিলে যে মই ছেপাৰাইজেশ্যন কেনেকৈ কৰিম বা কিদৰে আগবাঢ়িম। যিহেতু যেতিয়া মোক বিষয়টো বাছনি কৰি দিয়া হৈছিলে, মই পাণবজাৰত আহি বহুখিনি কিতাপ বিচাৰিছিলোঁ ধ্ৰুপদী ভাষাৰ বিষয়ে, কিবা কিতাপ পাম নেকি, তেতিয়া বৰ বিশেষ পোৱা নাছিলোঁ। তাৰপাছত এই বাইদেউৰ প্ৰবন্ধটোৱে আচলতে সহায় কৰিলে আৰু উৰিয়া ভাষাৰ থেচিছখন প্ৰতিবেদনখনে মোক সহায় কৰিলে আৰু মোক প্ৰায় 5.5 বছৰ সময় লাগিলে। 2019 চনৰ ছেপ্টেম্বৰত মই এডমিশ্যন লৈছিলোঁ, তাৰপাছত আৰু 2025 চনৰ জানুৱাৰী 28 তাৰিখে মই ফাইনেল ছাবমিশ্যন কৰিছিলোঁ আৰু জুনৰ 10 তাৰিখে মোৰ মৌখিক সাক্ষাৎকাৰ হয় আৰু 12 তাৰিখে তেওঁলোকে মোক ডিগ্ৰীটো প্ৰদান কৰে।
ডিমু গ্ৰাম্য চিকিৎসালয়ৰ সৰ্পদংশনৰ চিকিৎসা বিশেষজ্ঞ ডাঃ সুৰজিৎ গিৰিৰ নেতৃত্বত কালি চিকিৎসকৰ এটা দলে বিষনাশক ব্যৱহাৰ নকৰাকৈয়ে এগৰাকী সৰ্পদংশনৰ ৰোগীক আৰোগ্য কৰিবলৈ সমৰ্থ হৈছে। বিষাক্ত শংখচূৰ সাপে দংশন কৰা ৰোগী এগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসকৰ দলটোৱে ৰোগীগৰাকী গৰ্ভৱতী হোৱাৰ কাৰণে বিষনাশক ব্যৱহাৰ কৰিব পৰা নাছিল। বিষনাশক ব্যৱহাৰ নকৰাকৈ অন্যান্য আনুষংগিক চিকিৎসা প্ৰণালীৰ ব্যৱহাৰেৰে মৰাণ খুমটাই চাহ বাগিচাৰ ৰোগীগৰাকীক আৰোগ্য কৰা ঘটনাটো দেশৰ সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ বুলি অভিহিত কৰা হৈছে। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ 147 নম্বৰ ৰিগত হোৱা গেছৰ নিৰ্গমন ৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। ৰিগটোৰ পৰা অবিৰতভাৱে হৈ থকা নিৰ্গমন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই যদিও বিশেষজ্ঞৰ দ্বাৰা প্ৰচেষ্টা চলাই থকা হৈছে বুলি নিগমে প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেলকূপটোত গেছৰ নিৰ্গমন আৰম্ভ হয়। প্ৰচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমীপৰ 70টা পৰিয়ালক সেই অঞ্চলৰ পৰা ততালিকে স্থানান্তৰ কৰে। পৰহি ৰিগটোৰ দায়িত্বত বিশেষ সংকট নিয়ন্ত্ৰণ দলক অৰ্পণ কৰা হৈছিল আৰু সম্প্ৰতি জাংক শ্বট অপাৰেচন নামৰ বিশেষ ব্যৱস্থাৰে গেছ নিৰ্গমন ৰোধৰ কাম কৰি থকা হৈছে। শিৱসাগৰ জিলা প্ৰশাসন, অগ্নি নিৰ্বাপন, জৰুৰীকালীন সেৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগেও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই প্ৰকাশ কৰিছে। জিলাখনত জনস্বাস্থ্য কাৰিকৰী বিভাগে সমীপৱৰ্তী এলেকাত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, স্বাস্থ্য শিবিৰ মুকলি, পশুধনৰ সুৰক্ষা তথা সুস্বাস্থ্য নিশ্চিত কৰাৰ লগতে 24 ঘণ্টা দণ্ডাধীশ পৰ্যায়ত পৰিস্থিতি তদাৰক কৰি থকা হৈছে। আকাশবাণী গুৱাহাটীয়ে আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত তৈল প্ৰতিষ্ঠানৰ পৰা গেছ নিৰ্গমনজনিত দুৰ্ঘটনা সন্দৰ্ভত তথ্যচিত্ৰ নিৰ্মাতা জয় সিং জয় দহোটীয়া আৰু আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীৰ প্ৰতিবেদনৰ আধাৰত যুগুতোৱা অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা পৰিচালনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এ যোৱা বছৰ স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন স্থানত আই ই ডি বিস্ফোৰণৰ ষড়যন্ত্ৰৰ সৈতে জড়িত গোচৰত আলফা স্বাধীনৰ মুৰববী পৰেশ বৰুৱাকে ধৰি সংগঠনটোৰ তিনিগৰাকী নেতাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। এন আই এৰ গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত পৰহি ৰাষ্ট্ৰীয় সংস্থাটোৱে তিনিওজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। সংগঠনটোৰ মুৰববী পৰেশ বৰুৱা, অভিজিৎ গগৈ আৰু জাহ্নু বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন আৰু বিস্ফোৰক সামগ্ৰী আইনৰ বিভিন্ন ধাৰাৰ অধীনত অভিযোগ তোলা হৈছে বুলি তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ব্যাঘাত জন্মাবলৈ সংগঠনটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাধিক বিস্ফোৰণ সংঘটিত কৰাৰ বাবে লোৱা অভিসন্ধিৰ অংশ হিচাপে গুৱাহাটীৰ বিভিন্ন স্থানত আই ই ডি সংস্থাপন কৰা হৈছিল। স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিয়া হৈছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে দেশপ্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰি শ্বহীদ হোৱা এগৰাকী বীৰ সেনানীৰ মাতৃভূমিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱাক ৰাজ্য তথা দেশবাসীয়ে সদায় সোঁৱৰণ কৰিব বুলি প্ৰকাশ কৰে। হাজোৰ পি এম চিৰ দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি ইনলি ফাউণ্ডেশ্যনৰ উদ্যোগত বিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি লীলাৱতী দাস সোঁৱৰণী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত এছ বি দেউৰা কলেজৰ শক্তিমান পেগু আৰু পাৰ্থপ্ৰতিম ভৰলুৱাই শ্ৰেষ্ঠ দল আৰু উত্তৰ লখিমপুৰ স্বতন্ত্ৰ মহাবিদ্যালয়ৰ ছাত্ৰ শচীন দলে শ্ৰেষ্ঠ দৰ্শকৰ পুৰস্কাৰ লাভ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 98 গৰাকী প্ৰতিযোগীয়ে ভাগ লোৱা প্ৰতিযোগিতাখন ডাঃ সমুজ্জ্বল ভৰদ্বাজে পৰিচালনা কৰে। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ইজৰাইল আৰু ইৰাণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত, আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে বহুতৰপীয়া উচ্চ পৰ্যায়ৰ কমিটি গঠন, গোমাংসৰ বিতৰ্কৰ পাছতেই ধুবুৰীত 38 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ আদি বিভিন্ন বাতৰি আজি প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত গুৰুত্ব পাইছে। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছতেই অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ত 48% পদ খালী হৈ আছে বুলি তথ্য প্ৰকাশ পোৱাৰ এটা বাতৰি অসমে প্ৰতিদিন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ইপিনে এই দুৰ্ঘটনাৰ তদন্ত কৰাৰ বাবে গৃহ সচিবৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় কমিটি গঠন কৰাৰ বাতৰি দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বেহু ভেদ কৰি উৰে নিশা ইৰাণে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ কৰাৰ বাতৰি দৈনিক অগ্ৰদূত দি আছাম ট্ৰিবিউনৰ লগতে ভালেকেইখন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। যোৱা বছৰ স্বাধীনতা দিৱসত ৰাজ্যৰ 25টা স্থানত আই ই ডি সংস্থাপন কৰাৰ মূল অভিযুক্ত হিচাপে আলফা স্বাধীনৰ মুৰববী পৰেশ বৰুৱাসহ 3জনৰ নাম নিয়াৰ অভিযোগনামাত প্ৰকাশ পোৱাৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকেই দ্য চেণ্টিনেল কাকতখনেও প্ৰকাশ কৰিছে। ধুবুৰীত গোমাংস বিতৰ্কৰ পাছতে বিভিন্ন স্থানত আৰক্ষী অভিযান চলাই 38 গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ বিস্ফোৰিত খাদৰ পৰা গেছ নিৰ্গমন এতিয়াও অব্যাহত থকাৰ লগতে তেলখাদৰ বিকট শব্দত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এজন লোকৰ মৃত্যু হোৱা বুলি এটা বাতৰি প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতখনে। দিছপুৰৰ বিধানসভা ভৱনৰ সন্মুখত জনজাতিকৰণৰ দাবীত কালি আটাছৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ নিৰুপমা বৰঠাকুৰ। দৰং জিলাৰ হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ চন্দ্ৰ শৰ্মাৰ আজি পুৱা চিপাঝাৰৰ হাজৰিকাপাৰাৰ নিজ বাসগৃহত দেহাৱসান ঘটে। বিশিষ্ট প্ৰকৃতিপ্ৰেমী প্ৰয়াত শৰ্মা বৃক্ষমিত্ৰ সন্মানেৰে বিভূষিত কৰা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 93 বছৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ত কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন, বগীবিলত ব্ৰহ্মপুত্ৰৰ খনন জৰীপৰ কাম আৰম্ভ, ৰাজ্য চৰকাৰৰ শীৰ্ষ প্ৰশাসনীয় পৰ্যায়ত পদৰ ব্যাপক সালসলনি, ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পাছত অসমীয়া ভাষাত প্ৰথমখন গৱেষণা পত্ৰ প্ৰকাশ আৰু সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত বিষনাশক ব্যৱহাৰ নকৰাকৈ ৰোগী আৰোগ্যৰে ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ বিশেষ কৃতিত্ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।